লুক অধ্যায় 4। পাছে যীশু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ জৰ্ডন নদীৰ পৰা ওলটি আহি দুকুৰি দিনলৈকে অৰণ্যত আত্মাৰে চালিত হৈ চয়তানৰ দ্বাৰাই পৰীক্ষিত হৈ আছিল। সেইকেইদিনত তেওঁ একো নেখালে। পাছে সেয়ে শেষ হলত তেওঁৰ ভোক লাগিল। তেতিয়া চয়তানে তেওঁক কলে,
তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে এই শিল পিঠা হবলৈ দিয়া।
তাতে যীশুৱে উত্তৰ দিলে,
মানুহ অকল পিঠাৰে নিদিয়ে, এনে লিখা আছে।
আকৌ তেওঁক লৈ গৈ একে নিমিষতে জগতৰ সকলো ৰাজ্য তেওঁক দেখুৱালে। আৰু চয়তানে তেওঁক কলে,
এই সকলোৰে ক্ষমতা আৰু ইয়াৰ ঐশ্বৰ্য মই তোমাক দিম, কিয়নো ইয়াক মোৰ হাতত সদায় দিয়া হৈছে, আৰু যিজনক দিবৰ ইচ্ছা কৰো সেইজনকে মই তাক দিওঁ। এই হেতুকে তুমি যদি মোৰ আগত প্ৰাণীপাত কৰা তেন্তে সকলো তোমাৰেই হ'ব।
তাতে যীশুৱে উত্তৰ দি তাক কলে,
তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু অকল তেওঁৰেই আৰাধনা কৰা, এনে লিখা আছে।
তেতিয়া সি তেওঁক জিৰচালেমলৈ নি ধৰ্মধামৰ কলচীৰ ওপৰত থৈ তেওঁক কলে,
তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে নিজকে ইয়াৰ পৰা তললৈ পেলাই দিয়া, কিয়নো এনে লিখা আছে, তোমাক ৰাখিবলৈ তেওঁ নিজস্ব দূতবিলাকক তোমাৰ অৰ্থে আজ্ঞা দিব, আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখাই এই নিমিত্তে তেওঁবিলাকে তোমাক হাতেৰে দাঙি ধৰিব।
তাতে যীশুৱে উত্তৰ দি তাক কলে,
তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এনেকৈয়ে কোৱা আছে।
এইদৰে চয়তানে সকলো পৰীক্ষা কৰি অতাই কিছুকাললৈ তেওঁক এৰি গ'ল। তেতিয়া যীশু আত্মাৰ প্ৰভাৱেৰে গালিললৈ উলটি গ'ল আৰু তেওঁৰ যশস্যা দেশৰ চাৰিওফালে বিয়পি গ'ল। আৰু তেওঁবিলাকৰ নামঘৰে নামঘৰে উপদেশ দি সকলোৰে দ্বাৰাই প্ৰশংসিত হ'ল। পাছে তেওঁ য'ত প্ৰতিপালিত হৈছিল সেই নাচাৰতলৈ আহি বিশ্ৰামবাৰে যথাৰীতি নামঘৰত সোমাই পাঠ কৰিবলৈ থিয় হ'ল। তাতে যীশুয়া ভাৱবাদীৰ পুস্তক তেওঁৰ হাতত দিয়া হ'ল। তেওঁ সেই পুস্তক মেলি এই বচন লিখা ঠাই পালে,
প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ তেওঁ মোক অভিষিক্ত কৰিলে, বন্দীয়াৰ আগত মুক্তিৰ আৰু অন্ধবিলাকৰ আগত পুনৰাই চকু পোৱাৰ কথা ঘোষণা কৰিবলৈ, চেপা খোৱাবিলাকক মুকলি কৰিবলৈ আৰু প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে।
পাছে তেওঁ পুস্তক জপাই পৰিচাৰকৰ হাতত দি বহিল। তাতে নামঘৰত থকা আটাইবিলাকৰ চকু তেওঁৰ ওপৰত আছিল। তেতিয়া তেওঁবিলাকক কবলৈ ধৰিলে,
এই শাস্ত্ৰীয় বচন তোমালোকৰ কাণত আজি সিদ্ধ হ'ল।
তাতে সকলোৱে তেওঁৰ পক্ষে সাক্ষ্য দি তেওঁৰ মুখৰ পৰা ওলোৱা অনুগ্ৰহৰ কথাত বিস্ময় মানি কলে,
এওঁ যোচেফৰ পুতেক নহয়নে?
তেতিয়া তেওঁবিলাকক কলে,
অৱশ্যে তোমালোকে এই উপকথা মোক কবা, হে বেজ, নিজকে সুস্থ কৰা, কফৰনাহুমত তুমি যি যি কৰা শুনিলো সেই সকলোকে এই নিজৰ দেহতো কৰা।
তেওঁ আৰু কলে,
মই তোমালোকক স্বৰূপকৈ কওঁ, কোনো ভাৱবাদী নিজৰ দেশত গ্ৰাহ্য নহয়। মই তোমালোকক সত্যৰূপে কওঁ, এলিয়াৰ দিনত যেতিয়া 3 বছৰ ছমাহ আকাশৰ বৃষ্টি বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, তেতিয়া ইছৰাইলৰ মাজত অনেক বাৰী আছিল, কিন্তু এলিয়াক তেওঁবিলাকৰ কলৈকো পঠোৱা নহৈ কেৱল চিদুন প্ৰদেশৰ চাৰিফত নগৰলৈ এজনী বাৰী তিৰোতাৰ ওচৰলৈ পঠোৱা হল। আৰু ইলিছা ভাৱবাদীৰ দিনত ইছৰাইলৰ মাজত অনেক কুষ্ঠৰোগী আছিল, কিন্তু তেওঁবিলাকৰ কাকো সুচী কৰা নহৈ কেৱল ছিৰিয়া দেশৰ নামানক সুচী কৰা হল।
এই কথা শুনি নামঘৰত থকা সকলোৱে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ উঠি তেওঁক নগৰৰ বাহিৰ কৰি যি পৰ্বতৰ ওপৰত তেওঁবিলাকৰ নগৰ পতা হৈছিল সেই পৰ্বতৰ পৰা হেঁচুকি তললৈ পেলাবলৈ তাৰ টিঙলৈ নিলে, কিন্তু তেওঁবিলাকৰ মাজেদি গৈ ওলাই গুচি গল। পাছে তেওঁ গালিলৰ কফৰনাহুম নগৰলৈ আহি বিশ্ৰামবাৰে তেওঁবিলাকৰ আগত উপদেশ দি আছিল। তাতে তেওঁবিলাকে তেওঁৰ উপদেশত বিস্ময় মানিলে, কিয়নো তেওঁৰ বাক্য ক্ষমতাযুক্ত আছিল আৰু নামঘৰত অসুচি ভূতে পোৱা এজন মানুহ আছিল। তেওঁ বৰ মাতেৰে আতাহ পাৰি ক'লে,
হে নাছৰতীয়া যীশু, আপোনাৰ লগত আমাৰ কি কাম? আমাৰ নষ্ট কৰিবলৈ আহিলেনে? আপুনি কোন তাক মই জানো। আপুনি ঈশ্বৰৰ পবিত্ৰজনা।
কিন্তু যীশুৱে তেওঁক দাবী দি ক'লে,
মনে মনে থাক, ইয়াৰ পৰা বাহিৰ ওলা।
তেতিয়া ভূতে সেই মানুহজনক মাজতে পেলাই তেওঁক একো হানি নকৰি তেওঁৰ পৰা বাহিৰ ওলাল। তাতে সকলোৱে বৰ আচৰিত মানি ইজনে সিজনে কোৱাকুই কৰি ক'লে,
এই ক্ষমতা আৰু পৰাক্ৰমেৰে অসুচি আত্মাবোৰক যে আজ্ঞা দিয়ে আৰু সিহঁতে যে বাহিৰলৈ ওলাই যায়, ইনো কি কথা!
পাছে তেওঁৰ বিষয়ে দেশখনৰ চাৰিওফালে সকলো ঠাইতে ঢৌ উঠি গ'ল। পাছে তেওঁ নামঘৰৰ পৰা উঠি গৈ চিমুনৰ ঘৰত সোমাল। তেতিয়া চিমুনৰ শাহুৱেকৰ বৰ জ্বৰ আছিল। তাতে তেওঁৰ নিমিত্তে তেওঁক নিবেদন কৰাত তেওঁৰ ওচৰত থিয় হৈ জ্বৰক দাবী দিলে। তাতে তেওঁৰ জ্বৰ এৰিলে আৰু তেতিয়াই তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিলে। পাছে বেলি মাৰ যোৱা সময়ত যি যি মানুহৰ নানা ব্যাধিৰে নৰিয়া পৰা মানুহ আছিল, সেই সকলোৱে তেওঁবিলাকক তেওঁৰ ওচৰলৈ আনিলত তেওঁবিলাকৰ প্ৰতিজনৰ গাত হাত দি সুস্থ কৰিলে আৰু অনেকৰ পৰা ভূতবোৰে ওলাই আতাহ পাৰি ক'লে,
আপুনি ঈশ্বৰৰ পুত্ৰ।
কিন্তু তেওঁ যে সেই অভিষিক্তজনা, সিহঁতে ইয়াকে জনা হেতুকে তেওঁ সিহঁতক দাবী দি কথা ক'বলৈ নিদিলে। পাছে ৰাতিপুৱা হলত তেওঁ ওলাই নিৰ্জন ঠাইলৈ গ'ল। তাতে লোকসমূহে তেওঁক বিচাৰি বিচাৰি তেওঁৰ ওচৰলৈ গৈ তেওঁ যেন তেওঁবিলাকক এৰি নাযাব এই নিমিত্তে তেওঁক নিবেদন কৰিলে। কিন্তু তেওঁবিলাকক ক'লে,
মই আন আন নগৰতো ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে, কিয়নো সেই নিমিত্তে মোক পঠোৱা হ'ল।
পাছে তেওঁ গালিলৰ নামঘৰবোৰত প্ৰচাৰ কৰি ফুৰিলে।